যাত্ৰা পুস্তক 33 অধ্যায়। জিহুৱাই মুচিক ক'লে, ইয়াৰ পৰা যোৱা, যি দেশ তোমাৰ বংশক দিম বুলি মই আব্ৰাহাম, ইছহাক আৰু জাকুবৰ আগত শপত কৰিছিলোঁ, সেই দেশলৈ মিছৰ দেশৰ পৰা বাহিৰ কৰি অনা লোকসকলৰ সৈতে তুমি যোৱা। মই তোমাৰ আগে আগে এজন দূত পঠাম, আৰু কনানিয়া, ইমুৰিয়া, হিত্তিয়া, পৰজিয়া, হিব্বিয়া আৰু জিবুচিয়া লোকসকলক খেদিম। গাখীৰ আৰু মৌজোল বৈ থকা দেশলৈ যোৱা, কিন্তু মই তোমালোকৰ লগত নাযাওঁ, কাৰণ তোমালোক থৰডিঙীয়া লোক, মই হয়তো বাটতে তোমালোকক বিনষ্ট কৰিব পাৰোঁ। লোকসকলে যেতিয়া সেই সমস্যাৰ কথা শুনিলে, তেতিয়া তেওঁলোকে হুক কৰিলে, আৰু কোনো এজনেও অলংকাৰ পৰিধান নকৰিলে। জিহুৱাই মুচিক কৈছিল, তুমি ইজৰাইলী লোকসকলক এই কথা কোৱা, তোমালোক থৰডিঙীয়া লোক, মই যদি তোমালোকৰ মাজলৈ এক মুহূৰ্তৰ বাবেও যাওঁ, তেনেহ'লে মই তোমালোকক বিনষ্ট কৰিম। সেয়ে তোমালোকৰ লগত মই কি কৰিব লাগে সেই বিষয়ে যেতিয়ালৈকে মই সিদ্ধান্ত নলওঁ, তেতিয়ালৈকে তোমালোকে নিজৰ অলংকাৰ খুলি ৰাখিব। তেতিয়া ইজৰাইলী লোকসকলে হোৰেবৰ পৰ্বতৰ পৰাই নিজৰ অলংকাৰবোৰ পৰিধান নকৰিলে। মুচিয়ে তম্বুৰ কাপোৰ এটা লৈ তম্বুৰ বাহিৰত কিছু দূৰত তৰিলে, আৰু তাৰ নাম সাক্ষাৎ কৰা তম্বু ৰাখিলে। জিহুৱাক বিচৰা প্ৰতিজনেই তম্বুৰ বাহিৰত থকা সেই সাক্ষাৎ কৰা তম্বুলৈ যায়। মুচি যেতিয়া সেই তম্বুৰ ভিতৰলৈ যায়, তেতিয়া সকলো লোকে উঠি প্ৰতিজনে নিজৰ তম্বুৰ প্ৰৱেশ দুৱাৰত থিয় হয়। মুচিয়ে যেতিয়ালৈকে সেই তম্বুত নুসুমায়, তেতিয়ালৈকে লোকসকলে মুচিক চাই থাকে। মুচি যেতিয়াই তম্বুত সোমায়, তেতিয়াই মেঘ স্তম্ভৰ নামি আহি তম্বুৰ প্ৰৱেশ দুৱাৰত স্থিতি লয়, আৰু জিহুৱাই মুচিৰে সৈতে কথা পাতে। লোকসকলে যেতিয়াই তম্বুৰ প্ৰৱেশ দুৱাৰত মেঘ স্তম্ভৰ স্থিতি হোৱা দেখে, তেতিয়াই প্ৰতিজনে নিজৰ তম্বুত প্ৰৱেশ দুৱাৰত থিয় হৈ আৰাধনা কৰে। যিদৰে মানুহে নিজৰ বন্ধুৰ লগত কথা পাতে, সেইদৰে জিহুৱাই মুখামুখিকৈ মুচিৰ লগত কথা পাতে। তাৰ পাছত মুচিয়ে তম্বুৰ পৰা ওলাই আহে, কিন্তু তেওঁৰ যুৱক পৰিচাৰক নুনৰ পুত্ৰ জিহুচুৱা তম্বুৰ ভিতৰতে থাকে। ইজৰাইলী লোকসকলৰ বাবে মুচিৰ প্ৰাৰ্থনা। মুচিয়ে জিহুৱাক ক'লে, চাওক, আপুনি এই লোকসকলক লৈ মোক যাত্ৰা কৰিব কৈছে, কিন্তু মোৰ লগত যিজনক পঠাব তেওঁৰ বিষয়ে আপুনি মোক জানিব দিয়া নাই। আপুনি কৈছিল, মই নামৰ দ্বাৰাই তোমাক জানো, আৰু তুমি মোৰ দৃষ্টিত অনুগ্ৰহ পালা। এতিয়া মই যদি আপোনাৰ দৃষ্টিত অনুগ্ৰহ পালোঁ, তেনেহ'লে বিনয় কৰিছোঁ, মই যেন আপোনাক জানি আপোনাৰ দৃষ্টিত অনুগ্ৰহ পাওঁ, সেইবাবে মোক আপোনাৰ পথ দেখুৱাওক, আৰু এই লোকসকল যে আপোনাৰ এই লোক, ইয়াকো সোঁৱৰণ কৰক। তেতিয়া জিহুৱাই উত্তৰ দিলে, মই স্বয়ং তোমাৰ লগত যাম, আৰু মই তোমাক বিশ্ৰাম দিম। মুচিয়ে তেওঁক ক'লে, যদি আপুনি স্বয়ং মোৰ লগত নাযায়, তেনেহ'লে আমাক ইয়াৰ পৰা লৈ নাযাব, নহ'লে আমি কিদৰে বুজি পাম যে আপোনাৰ দৃষ্টিত মই আৰু আপোনাৰ লোকসকলে অনুগ্ৰহ পাইছোঁ, ইয়াক কিহৰ দ্বাৰাই জনা যাব। আপুনি আমাৰ লগত যোৱাৰ দ্বাৰাই মই আৰু আপোনাৰ লোকসকল পৃথিৱীত থকা সকলো জাতিৰ পৰা পাৰ্থক্য হ'ব। জিহুৱাই মুচিক ক'লে, এই যি কথা তুমি ক'লা তাকো মই কৰিম, কিয়নো তুমি মোৰ দৃষ্টিত অনুগ্ৰহ পাইছা, আৰু মই তোমাক তোমাৰ নামে সৈতে জানো। তেতিয়া মুচিয়ে ক'লে, বিনয় কৰিছোঁ, মোক আপোনাৰ প্ৰতাপ দেখাওক। জিহুৱাই ক'লে, মই তোমাৰ ওচৰেৰে মোৰ সকলো ধাৰ্মিকতা গমন কৰাম, আৰু তোমাৰ আগত মোৰ নাম ঘোষণা কৰিম, যাক মই অনুগ্ৰহ কৰিব খোজোঁ তাক মই অনুগ্ৰহ কৰিম। আৰু যাক মই দয়া কৰিব খোজো তাক মই দয়া কৰিম। কিন্তু জিহুৱাই পুনৰ ক'লে, তুমি মোৰ চেহেৰা দেখা নোপোৱা, কাৰণ কোনো মানুহে মোক দেখাৰ পাছত জীয়াই নাথাকে। জিহুৱাই ক'লে, চোৱা, মোৰ ওচৰত এটা শিল আছে, আৰু তুমি সেই শিলটোৰ ওপৰত থিয় হ'বা। তোমাৰ আগেদি যেতিয়া মোৰ প্ৰতাপ গমন কৰিব, তেতিয়া মই তোমাক শিলটোৰ ফাটত থ'ম, আৰু মোৰ গমন শেষ নোহোৱালৈকে মোৰ হাতেৰে তোমাক ঢাকি ধৰিম। তাৰ পাছত মই তোমাৰ ওপৰৰ পৰা হাত গুচাম, আৰু তুমি মোৰ পাছফাল দেখিবলৈ পাবা, কিন্তু মোৰ মুখ দেখা নাপাবা।